গীতমালা চল্লিশ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে ডাউদৰ ৰচিত গীত। মই ধৈৰ্যৰে জিহুৱালৈ অপেক্ষা কৰিছিলোঁ, তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাটৰুক্তি শুনিলে। তেওঁ মোক বিনাশৰ গাঁতৰ পৰা তুলি আনিলে, পংকিল জলাশয় পৰা তুলিলে, শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে। তেওঁ মোৰ মুখত এটি নতুন গীত দিলে, আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত দিলে। অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে জিহুৱাত ভৰসা কৰিব। ধন্য সেই লোক যি লোকে জিহুৱাৰ ওপৰত ভৰসা কৰে, যিজনে অহংকাৰীবোৰৰ ফালে নুঘূৰে, নাইবা মিছা দেৱতাবোৰৰ পাছত চলি অপথে যোৱাসকলৰ দিশে নুঘূৰে। হে মোৰ ঈশ্বৰ জিহুৱা, তুমি তোমাৰ অনেক আচৰিত কাৰ্য কৰিছা, আমাক লৈ তোমাৰ পৰিকল্পনা অনেক, তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি। মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰোঁ, গণনা কৰিব নোৱাৰাকৈ অলেখ হ'ব। তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা, তুমি মোক শুনিবলৈ শ্ৰৱণ শক্তি দিলা, হোম বলি আৰু পাপাৰ্থক বলি তুমি বিচৰা নাই। তেতিয়া মই ক'লো, এইয়া মই আহিছো, পুস্তকখনত মই অহাৰ বিষয়ে লিখা আছে। হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ, তোমাৰ সকলো ব্যৱস্থা মোৰ অন্তৰত আছে। মই মহাসমাজত তোমাৰ মুক্তিৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁ। হে জিহুৱা, চোৱা, তুমিয়েই জানা মই যে উঠ বন্ধ কৰি ৰখা নাই। তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই। তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ। তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই। হে জিহুৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা। তোমাৰ প্ৰেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক, কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে। মোৰ অপৰাধবোৰে মোক খেদি অতৰ্কিতে ধৰিছে। মই অপৰাধবোৰ দেখা নোপোৱা হ'লো, সেইবোৰ মোৰ মূৰৰ চুলিতকৈও অধিক হ'ল, মোৰ সাহস নোহোৱা হৈছে। হে জিহুৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা। হে জিহুৱা, মোক সহায় কৰিবলৈ খৰ কৰা। যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওক। যিসকলে মোৰ সৰ্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওক। যিসকলে মোক দেখি কয়, ভাল হৈছে, ভাল হৈছে, তেওঁলোকে নিজে লাজ পাই হতভম হওক, কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওক। তোমাৰ পৰিত্ৰাণ ভাল পোৱাসকলে সকলো সময়তে কওক, জিহুৱা মহান, কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ, তথাপি মোৰ বাবে জিহুৱাই চিন্তা কৰে। হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা, তুমিয়েইতো মোৰ সহায় আৰু উদ্ধাৰকৰ্তা।